আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দিনজোৰা ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটীত উপস্থিত। বিমানবন্দৰত গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীৰ আদৰণি। আজি বটদ্ৰৱা প্ৰকল্প আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত কাৰ্যালয় উদ্বোধনী অনুষ্ঠান। স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ উপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন। আৰু হাতশিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ। দিনজোৰা ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে জ্যেষ্ঠ নেতাসকলে আদৰণি জনায়। বিমানবন্দৰৰ পৰা গৃহমন্ত্ৰীগৰাকী বটদ্ৰৱালৈ যাব। তেওঁ বটদ্ৰৱাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কাৰ্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী বিমল বৰাও উপস্থিত থাকিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা, সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। শ্ৰীশ্বাহে আজি বৰদোৱাত এটা ৰাজহুৱা সমদলতো অংশ লোৱাৰ কথা। উল্লেখযোগ্য যে 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত গুৰু আসন ভৱন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, কলা কেন্দ্ৰ, নাটঘৰ, 10টা জনগোষ্ঠীয় কুটীৰকে ধৰি বিভিন্ন ব্যৱস্থা থাকিব। বটদ্ৰৱাৰ এই অনুষ্ঠান সন্দৰ্ভত এয়া নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ে। এইটো হৈছে অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটী আহি পাইছে বুলি আমি খবৰ পাইছো আৰু কণ্টেক সময়ৰ পাছত হয়তো বটদ্ৰৱাত উপস্থিত হবহি হেলিকপ্টাৰ যোগে। প্ৰথমে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছত এই প্ৰকল্প উদ্বোধনৰ লগত সংগতি ৰাখি আয়োজন কৰা এখন বিশাল জনসভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই সভাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাকে আদি কৰি অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়কসকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা সত্ৰৰ সত্ৰাধিকাৰসকলো উপস্থিত হৈছে। ইতিমধ্যে ইয়াৰ উপৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্ত বৈষ্ণৱ আহি সভা মণ্ডপত আসন গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
গৃহমন্ত্ৰীগৰাকীয়ে আন্তঃগাঁথনি উন্নয়নৰে ৰাজ্যৰ আইন শৃংখলা ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰিব। 111 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱনত 400 গৰাকী বিষয়াৰ বাবে সুব্যৱস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা, সংযুক্ত কাৰ্যালয়, একত্ৰিত প্ৰমাণীকৰণ শাখা আদি থাকিব। শ্ৰীশ্বাহে খানাপাৰাত নৱনিৰ্মিত 5000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহও উদ্বোধন কৰিব। 45 বিঘা এলেকাজুৰি 291 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্য শ্ৰব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি ভালেমান উন্নতমানৰ ব্যৱস্থা থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা 1000 শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। শ্ৰীশ্বাহে বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাব। স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ উপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। এখুঁট ককাইদেউ হিচাপে পৰিচিত নৱকান্ত বৰুৱাৰ 99 সংখ্যক জন্মবাৰ্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহক ৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্ৰতিক সময়তো জনমানসক আলোড়িত কৰে। এয়া উৎপল কুমাৰ দাসৰ কণ্ঠত কবিগৰাকীৰ কবিতাৰ কিয়দাংশ।
মই কি ভাবিছো জানা জোনটোৰ কথা? জোনটো কিজানি ৰূপেৰে তৈয়াৰী এটা সৰু ঝুনঝুনি, আলাসতে আছে এনে উপঙি, কঁপি কঁপি বাজে বতাহে জোকাৰি গলে, সন্ধ্যা তেতিয়া লাহে লাহে আহে নামি।
আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দৰ্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনন্য ৰূপ প্ৰতিভাত হৈছে।
দেউতাই মোৰ সৈতে কথা পাতিবলৈ আজৰি নাপালে, আইতাই এলাহতে কুৰুচাৰ কাম নিশিকালে, অমল দাদাই মোক বেঙী বুলি ক'লে, ভাইটিয়ে মিছাকৈয়ে জিমিক মাৰিলে আৰু ইটো সিটো বহুতো কথাত ওলোৱা সকলো চকুলোতকৈ আজিৰ চকুলোখিনি বেছিকে লুনীয়া। বাটৰ কাষৰ সেই পাগলীজনীক জোকাওঁতে আজি তাই গালি নাপাৰিলে, মোৰ ফালে চাই মাথো লাহেকে হাঁহিলে।
হে অৰণ্য, হে মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলন ৰচনা কৰা বৰুৱাৰ ককাদেউতাৰ হাৰ উপন্যাসখনে 1975 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। 1993 চনত অসম উপত্যকা সাহিত্য বঁটা, 1998 চনত কমল কুমাৰী বঁটাৰ লগতে 1976 চনত পদ্মভূষণ সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল। কেইবাখনো মননশীল প্ৰবন্ধ সংকলন, অনুবাদ সাহিত্য, নাটক আৰু বিশেষকৈ শিশু মনস্তত্ব উপলব্ধি কৰি লিখা শিশু ৰচনাসমূহে সাহিত্যিকগৰাকীৰ অসমীয়া সাহিত্যলৈ বহুমুখী অৱদানকে প্ৰতিফলিত কৰে। আজি কবিতাৰ দিন উপলক্ষে সাহিত্যিকগৰাকীৰ স্মৃতিত গুণমুগ্ধসকলে শ্ৰদ্ধা তৰ্পণ কৰিছে। সাহিত্যিকগৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ অৱদানেৰে অসমীয়া সাহিত্য আৰু শিক্ষাৰ জগতে সমৃদ্ধিৰ নতুন ভাষা লাভ কৰিছিল। আপোনালোকে দুপৰীয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিন। গ্ৰন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা সাম্প্ৰতিক কথন শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। আলোচনা সত্ৰখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু সঞ্চালনা কৰিব অনুৰাধা শৰ্মা পূজাৰীয়ে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ বিমল মজুমদাৰ আৰু ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা লিপিকা তালুকদাৰে আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাথলীত কালি বছৰৰ অন্তিমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। গ্ৰন্থমেলাৰ পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰীক্ষাত CBSEয়ে ফেব্ৰুৱাৰীত হ'বলগীয়া কেন্দ্ৰীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা CTETৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। CBSEয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা 27 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি আছিল যদিও সময়সীমা উকলি যোৱাৰ পাছত পৰিষদে পৰ্টেলৰ বিসংগতিৰ বাবে আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা বুলি একাংশ শিক্ষাৰ্থীৰ পৰা অভিযোগ লাভ কৰিছিল। পৰিষদে বিষয়টো চালি জাৰি চাই পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা অথচ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা 1,61,000ৰো অধিক শিক্ষাৰ্থীক আবেদন সম্পূৰ্ণ কৰাৰ সুযোগ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। দেশত পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা 31 ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পান কাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। 2024 চনৰ 1 অক্টোবৰতে আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংলগ্ন কৰাৰ এটা নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা 2025 চনৰ 3 এপ্ৰিললৈ বৃদ্ধি কৰা হৈছিল। 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংলগ্ন নকৰিলে 1,000 টকাকৈ জৰিমনা ভৰিব লাগিব, অন্যথা পান কাৰ্ডসমূহ নিষ্ক্ৰিয় কৰি দিয়া হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। এই সময়সীমাৰ ভিতৰত আধাৰ আৰু পান সংলগ্ন নকৰিলে 2026 বৰ্ষৰ TDS আৰু TCS ধনৰাশি ঘূৰাই দিয়া নহ'ব। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত ল'ৰাৰ শাখাত 24টা দলে আৰু ছোৱালীৰ শাখাত 15টা দলে ভাগ লৈছে। কালি কোৱাৰ্টাৰ ফাইনেলৰ সামৰণিত ছোৱালীৰ শাখাত ডিব্ৰুগড়, মৰিগাঁও, ধেমাজি আৰু শিৱসাগৰে ছেমি ফাইনেলত প্ৰৱেশ কৰে। ল'ৰাৰ শাখাত বিজনী, তেজপুৰ, চিৰাং, শালবাৰী, নলবাৰী, গহপুৰ, গুৱাহাটী আৰু দক্ষিণ কামৰূপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 হাইলাকান্দি জিলাত ৰূপায়িত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত অভিষেক জৈনৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ হাইলাকান্দিৰ সংবাদদাতা নীলোৎপল দেৱে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দিনজোৰা ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটীত উপস্থিত। বিমান বন্দৰত গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীৰ আদৰণি। আজি বটদ্ৰৱা প্ৰকল্প আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত কাৰ্যালয় উদ্বোধনী অনুষ্ঠান। স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ উপজাতিনটো আজি কবিতাৰ দিন হিচাপে পালন। আৰু হাতিঙিমাৰীত 27 ডিচেম্বৰৰ পৰা 59 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।